كدأب آل فرعون والذين من قبلهم كفروا بآيات الله فأخذهم الله بذنوبهم إن الله قوي شديد العقاب.
ফিরাউন বংশধৰ আৰু সিহঁতৰ পূৰ্ববৰ্তীসকলৰ অভ্যাসৰ দৰে সিহঁতে আল্লাহৰ আয়াতসমূহক অস্বীকাৰ কৰিছে, ফলত আল্লাহে সিহঁতৰ পাপকৰ্মৰ বাবে সিহঁতক গ্ৰেপ্তাৰ কৰিছে। নিশ্চয় আল্লাহ সৰ্বশক্তিমান, শাস্তিদানত অতি কঠোৰ।